ইয়া আকাশবাণী। বাতৰি সৈতে মই সংগীতা শৰ্মা। দেশত অহা বছৰ 15 আগষ্টৰ পৰা বুলেট ট্ৰেইন চলাচলৰ সম্ভাৱনা আছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপৰ হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চ IFJ 2025 বৰ্ষত সমগ্ৰ বিশ্বত মুঠ 128 জন সাংবাদিক আৰু সংবাদকৰ্মীক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইনৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহৰ কাৰ্যকৰীকৰণৰ ফলত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদ আৰু ক্ৰীড়া ন্যায়াধীকৰণৰ পথ প্ৰশস্ত হৈছে। দেশত অহা বছৰ 15 আগষ্টৰ পৰা বুলেট ট্ৰেইন চলাচলৰ সম্ভাৱনা আছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্ৰেইন প্ৰকল্প নিৰ্মীয়মান অৱস্থাত আছে। তেওঁ কয় যে এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত চুৰাট বিলিমোৰা সংযোগী পথছোৱা মুকলি কৰা হ'ব আৰু ইয়াৰ পাছতে ৱাপিৰ পৰা চুৰাট সংযোগী দ্বিতীয় পৰ্যায়ৰ পথছোৱা উদ্বোধন কৰা হ'ব। ৰেলমন্ত্ৰীগৰাকীয়ে লগতে গুৱাহাটী আৰু কলকাতাৰ মাজত ভাৰতীয় ৰেলৰ নৱতম সংযোজন বন্দে ভাৰত শ্লিপাৰ ৰেল সেৱা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী 15-20 দিনৰ ভিতৰত এই ৰেল সেৱা মুকলি কৰিব। উল্লেখযোগ্য যে 2023 চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰেল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লিপাৰ সেৱাৰ স্পীড ট্ৰায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰেলগাড়ীখনে ঘণ্টাত সৰ্বোচ্চ 180 কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপৰ হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। 19শ শতিকাৰ শেষভাগত আৱিষ্কৃত পিপৰ হাৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। এই অৱশেষৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ৰাজহুৱা প্ৰদৰ্শনীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বুদ্ধৰ শিকনিসমূহত নিহিত শান্তি, কৰুণা আৰু জ্ঞানৰ সাৰ্বভৌম প্ৰমূল্যৰাজি প্ৰসাৰৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। সাংস্কৃতিক মন্ত্ৰালয়ে এই প্ৰদৰ্শনীক দেশৰ সাংস্কৃতিক আৰু কূটনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য ক্ষণ বুলি অভিহিত কৰিছে। বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই অৱশেষক বিশেষ সন্মান দি আহিছে। সাংস্কৃতিক মন্ত্ৰালয়ে পদ্মালোকহ আধ্যাত্মিকভাৱে জাগ্ৰত ব্যক্তিৰ অৱশেষ নামেৰে আয়োজন কৰা এই সাংস্কৃতিক প্ৰদৰ্শনীত পিপৰ হোৱা অৱশেষৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই আৰু ভেল্লোৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি চেন্নাইৰ ডঃ MGR শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ত সমাৱৰ্তন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ৰামনাথ গোৱেংকা সাহিত্য সন্মান অনুষ্ঠানতো উপস্থিত থাকিব। CP ৰাধাকৃষ্ণনে কাইলৈ ভেল্লোৰত এটা অনুষ্ঠানত ভাগ ল'ব আৰু চেন্নাইত নৱসিদ্ধ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চ IFJ 2025 বৰ্ষত সমগ্ৰ বিশ্বত মুঠ 128 জন সাংবাদিক আৰু সংবাদকৰ্মীক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। সংবাদ জগতৰ বাবে বিগত বছৰটো এটা প্ৰাণঘাতী বছৰ আছিল বুলিও সংস্থাটোৱে মত প্ৰকাশ কৰে। IFJ এখন প্ৰতিবেদনযোগে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰাচ্য আৰু আৰব অঞ্চলত বিশ্বৰ প্ৰায় 58% অৰ্থাৎ 74 জন সাংবাদিকে প্ৰাণ হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটো সবাতোকৈ বিপদজনক হিচাপে পৰিগণিত হৈছে। কেৱল পেলেষ্টাইনতে গাজা যুদ্ধৰ ফলত 56 জন সাংবাদিকৰ মৃত্যু হয়। য়েমেনত 13 জন, ইউক্ৰেইনত 8 জন, ছুদানত 6 জন, ভাৰত আৰু পেৰুত 4 জনকৈ আৰু পাকিস্তান, মেক্সিকো আৰু ফিলিপিনছত 3 জনকৈ সাংবাদিকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেল যাত্ৰা সমাপ্ত কৰাৰ বাবে এছ সুৰেশ কুমাৰক ভূয়সী প্ৰশংসা কৰিছে। এটা শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই সফলতা কেৱল প্ৰশংসনীয় আৰু প্ৰেৰণাদায়কেই নহয়, ই তেওঁৰ মনোবল আৰু অদম্য সাহসৰো পৰিচায়ক। শ্ৰীমোদীয়ে লগতে জোৰ দি কয় যে এনে প্ৰচেষ্টাই শাৰীৰিক যোগ্যতা আৰু দৃঢ় সংকল্পৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে। বিশেষকৈ স্বাস্থ্যগত বিভিন্ন গুৰুতৰ সমস্যা অতিক্ৰমে আহৰণ কৰা এনে সফলতাই সকলোকে অনুপ্ৰেৰণা যোগাব বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে শ্ৰীকুমাৰৰ প্ৰচেষ্টা আৰু সাহসৰ প্ৰশংসা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। বাণিজ্যিক ৰন্ধন গেছৰ মূল্য 111 টকা বৃদ্ধি কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে মন্ত্ৰালয়ে এইদৰে স্পষ্টীকৰণ দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বজাৰৰ ভিত্তিত নিৰ্ধাৰিত হয় আৰু এই মূল্য নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় বেঞ্চমাৰ্কৰ সৈতে জড়িত। ভাৰতীয় অৰ্থনীতিত ৰপ্তানি এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলি বিত্তীয় সেৱা বিভাগে প্ৰকাশ কৰিছে। ই মুঠ ঘৰুৱা উৎপাদন GDPৰ প্ৰায় 21% আৰু ৰপ্তানিৰ জৰিয়তে দেশে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা আহৰণ কৰিব পাৰে। এই খণ্ডত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 4,50,00,000তকৈও অধিক লোক জড়িত হৈ আছে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ MSMEয়ে দেশৰ মুঠ ৰপ্তানিৰ প্ৰায় 45% অৱদান আগবঢ়ায়। অৰ্থনৈতিক স্থিৰতা আৰু বিকাশ অব্যাহত ৰখাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিত্ত মন্ত্ৰালয়ে কৈছে যে বিত্তীয় সেৱা বিভাগে ৰপ্তানি খণ্ডক সুদৃঢ় কৰাৰ বাবে ৰপ্তানিকাৰীসকললৈ ঋণৰ নিশ্চয়তা আঁচনি CGSE প্ৰণয়ন কৰিছে। যোৱা ডিচেম্বৰৰ পৰা এই আঁচনি প্ৰযোজ্য হৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 1 ফেব্ৰুৱাৰীৰ পৰা নতুন ফাষ্টটেগ জাৰি কৰাৰ বাবে আপোনাৰ বাহনখনক যানক KYV কাৰ্ডৰ প্ৰচলন বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ঘাইপথেৰে অহা যোৱা কৰা লোকৰ সুবিধা আৰু ফাষ্টটেগ সক্ৰিয়কৰণৰ পৰৱৰ্তী পৰ্যায়ৰ সমস্যা দূৰ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অকল অভিযোগ লাভ কৰা বিশেষ ঘটনাৰ ক্ষেত্ৰতহে KYV কাৰ্ড প্ৰয়োজন হ'ব বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। কোনো ধৰণৰ অভিযোগ নাথাকিলে বৰ্তমানৰ ফাষ্টটেগৰ বাবে KYV কাৰ্ড জৰুৰী নহ'ব। ভাৰত শীঘ্ৰে বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অৰ্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্ৰিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ চোৰ শীৰ্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তা এক প্ৰকাৰৰ প্ৰযুক্তি নহয়, বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ সুযোগ। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে অনাগত দশকত দেশৰ মুঠ ঘৰুৱা উৎপাদন, নিয়োগ আৰু সামগ্ৰিক উৎপাদনশীলতাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিব। তেওঁ লগতে ডাটা বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, অভিযান্ত্ৰিকীকৰণ, তথ্য বিশ্লেষণৰ দৰে দক্ষতাই দেশত কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিভাৰ ভাণ্ডাৰ গঢ়ি তোলাত উল্লেখনীয় ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ দৰে যুৱ ৰাষ্ট্ৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা কেৱল প্ৰযুক্তি নহয়, বৰং ইতিবাচক পৰিৱৰ্তনৰ অপাৰ সুযোগ। তেওঁ লগতে কয় যে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত বিকাশ হৈছে আৰু এই প্ৰযুক্তি শিকি লোৱাটো সকলোৰে বাবে প্ৰয়োজনীয় হৈ উঠিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰতিষ্ঠান, ঔদ্যোগিক অংশীদাৰ আৰু শিক্ষানুষ্ঠানৰ সহযোগত কেৱল প্ৰযুক্তিৰ উদ্ভাৱনতেই গুৰুত্ব প্ৰদান কৰা নাই, বৰঞ্চ এই এটা ভৱিষ্যতৰ আকাৰ দিয়াৰ ক্ষেত্ৰতো দায়বদ্ধতাৰে কাম কৰি আহিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইনৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহৰ কাৰ্যকৰীকৰণৰ ফলত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদ আৰু ক্ৰীড়া ন্যায়াধীকৰণত পথ প্ৰশস্ত হৈছে। ইয়াৰ ফলত চৰকাৰে দেশৰ ক্ৰীড়া প্ৰশাসন ব্যৱস্থাক পুনৰ গঠন কৰিবলৈ সমৰ্থ হ'ব। যোৱা বছৰ আগষ্টত এই আইনখন সন্দৰ্ভত অধিসূচনা জাৰি কৰা হৈছিল আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ক্ৰীড়া প্ৰশাসনৰ সংস্কাৰৰ বাবে ইয়াক ঐতিহাসিক বুলি অভিহিত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। দেশত অহা বছৰ 15 আগষ্টৰ পৰা বুলেট ট্ৰেইন চলাচলৰ সম্ভাৱনা আছে বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায়পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপৰ হাৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। আন্তঃৰাষ্ট্ৰীয় সাংবাদিক মঞ্চ IFJ 2025 বৰ্ষত সমগ্ৰ বিশ্বত মুঠ 128 জন সাংবাদিক আৰু সংবাদকৰ্মীক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ঘৰুৱা ৰন্ধন গেছৰ মূল্য সলনি হোৱা নাই বুলি স্পষ্ট কৰি দিছে। আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন আইনৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহৰ কাৰ্যকৰীকৰণৰ ফলত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদ আৰু ক্ৰীড়া ন্যায়াধীকৰণৰ পথ প্ৰশস্ত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।